এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। সমগ্ৰ ৰাজ্যজুৰি আজি পহিলা বহাগৰ দিনটোত মানুহ বিহু পালন কৰা হৈছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশীষ লৈছে। পহিলা বহাগ উপলক্ষে ৰাজ্যখনৰ মঠ মন্দিৰসমূহত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। বিভিন্ন ঠাইত মুকলি বিহু আৰু মঞ্চ বিহুৰ কাৰ্যসূচীও হাতত লোৱা হৈছে। বৰপেটা জিলাৰ বিভিন্ন সত্ৰসমূহত সত্ৰীয়া নীতি নিয়মেৰে ৰঙালী বিহু উদযাপন কৰা হৈছে। বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াতাৰ দিনৰে পৰা পৰম্পৰাগতভাৱে ৰঙালী বিহু পালন কৰি অহা হৈছে। পহিলা বহাগৰ দিনটোত আজি বৰপেটা সত্ৰত বৰদুমাহী পালন কৰা হয়। এই উপলক্ষে কালি পুৱা আৰম্ভ হোৱা প্ৰসংগ, গুৰুঘাট বজোৱা আদি কাৰ্যসূচী অহা ছয় বহাগ পৰ্যন্ত পালন কৰা হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো বৰপেটা সত্ৰত সত্ৰৰ দৈৱজ্ঞই পহিলা বহাগৰ দিনটোত বৰ্ষফল গণনা কৰে। গোৱালপাৰা জিলাৰ ৰামপুৰৰ বহাগী উদযাপন সমিতিয়ে প্ৰতি বছৰৰ দৰে এইবাৰো থলুৱা খেল ধেমালি অনুষ্ঠিত কৰে। বাৰকুৰী জীয়ৰী বোৱাৰীয়ে ৰাভা লোকনৃত্য পৰিৱেশন কৰে। পহিলা বহাগ উপলক্ষে কামৰূপ জিলাৰ মঠ মন্দিৰ, সত্ৰ, দেৱালয়সমূহত ভক্তসকলে ভিৰ কৰে। উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰ, দীৰ্ঘেশ্বৰী দেৱালয়, হাজোৰ মাধৱ মন্দিৰ, কেদাৰ মন্দিৰ, বাইহেটা চাৰিআলি মদন কামদেৱ, পিংগলেশ্বৰ দেৱালয়, শুৱালকুছিৰ শ্ৰীহাতী সত্ৰ আদিত ভক্তসকলে অনাগত বছৰটো শান্তি সমৃদ্ধিৰে পাৰ কৰিবৰ বাবে ভগৱানৰ আশীষ লয়। বজালীৰ হৰিপুৰত আয়োজিত ৰঙালী বিহুৰ কাৰ্যসূচীত গছপুলি ৰোপণ, বিশেষভাৱে সক্ষম শিশুসকলৰ মাজত ফল মূল বিতৰণকে ধৰি বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত হয়। শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত আজি ৰঙালী বিহু উপলক্ষে আয়োজিত মুকলি বিহুৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে। তলাতল ঘৰৰ পৰা ৰংঘৰৰ বাকৰিলৈ প্ৰতীকী স্বৰ্গদেউক লৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। জাতি বৰ্ণ নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰা ৰঙালী বিহুৰ কাৰ্যসূচীত পৰম্পৰাগত খেল ধেমালি আৰু বিহু হুঁচৰি পৰিৱেশন কৰা হয়। মাজুলীৰ সত্ৰসমূহত বৈষ্ণৱসকলে ৰঙালী বিহু উপলক্ষে বোকা খেল খেলে। লোকৰ ৰীতি আৰু পৰম্পৰাৰ মাজেৰে উদযাপন কৰা এই বোকা খেলে বসন্ত উৎসৱৰ বিশেষ মাত্ৰা বহন কৰি আহিছে বুলি আমাৰ মাজুলীৰ সংবাদদাতাই প্ৰকাশ কৰিছে। অসম সাহিত্যসভাৰ পাটাচাৰকুচি শাখা সাহিত্যসভাই বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সহযোগত আজি নিজৰ দিন পালন কৰে। অনুষ্ঠানৰ পাটাচাৰকুচি অঞ্চলৰ সমাজৰ ভিন ভিন ক্ষেত্ৰৰ সৈতে জড়িত 21গৰাকী লোকক একোখনকৈ বিহুৱান আৰু অসম সাহিত্যসভাৰ উদগনি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। অসম চৰকাৰী ভাষা আইন 2060ৰ 7 আৰু 3 নম্বৰ ধাৰা অনুসৰি বৰাক উপত্যকা ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাৰ্বত্য জিলা আৰু বড়োলেণ্ড আঞ্চলিক পৰিষদৰ অধীনৰ অঞ্চলত স্থানীয় ভাষা ব্যৱহাৰৰ লগতে সমগ্ৰ ৰাজ্যতে অসমীয়া ভাষা ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে অধিসূচনা জাৰি কৰিছে। আজিৰে পৰা সকলো চৰকাৰী কাম কাজত অসমীয়া ভাষা বাধ্যতামূলক হৈছে। ৰাজ্য চৰকাৰৰ সকলো বিধেয়ক, আইন, নিয়ম, বিধি, আদেশ, অধিসূচনা, প্ৰশাসনিক আৰু কাৰ্যবাহী নিৰ্দেশনা, বদলি আৰু নিযুক্তিৰ আদেশ তথা চৰকাৰী ৰাজপত্ৰ ইংৰাজী সংস্কৰণৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰা হ'ব। বৰাক উপত্যকাৰ জিলাসমূহত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বাংলা ভাষা ব্যৱহাৰ কৰা হ'ব। বড়োলেণ্ড পৰিষদীয় এলেকাত যিকোনো চৰকাৰী কামত ইংৰাজীৰ লগতে বড়ো ভাষা ব্যৱহাৰ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা সকলো আদেশ, অধিসূচনা আৰু নিৰ্দেশনা সংশ্লিষ্ট বিভাগৰ দ্বাৰা 30 দিনৰ ভিতৰত অসমীয়া ভাষা বা বড়ো বা বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিব লাগিব। পুৰণি সকলো আইন, নীতি, বিধি, অধিসূচনা আদিও 2 বছৰৰ ভিতৰত অসমীয়া ভাষালৈ অথবা প্ৰয়োজন সাপেক্ষে বড়ো বা বাংলা ভাষালৈ অনুবাদ কৰিব লাগিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমত লোৱাৰ বাবে ফোন লাইন পুনৰ মুকলি কৰিছে। আঞ্চলিক বাতৰি, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বাতৰি, জিলাৰ ৰেহৰূপ, দৃষ্টিপাত, সংবাদ চলন্তিকা, ক্ৰীড়াবাৰ্তা আৰু প্ৰাসংগিক অনুষ্ঠান সম্পৰ্কীয় অভিমত আৰু পৰামৰ্শত শ্ৰোতাসকলে 9864055566 নম্বৰত হোৱাটছএপ যোগে পঠিয়াব পাৰিব। এই অনুষ্ঠানৰ নিৰ্বাচিত অংশ অহা 19 এপ্ৰিল শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব। তিৱা জনগোষ্ঠীৰ লোকসকলৰ ছগ্ৰা উৎসৱ হিচাপে পৰিচিত বসন্ত উৎসৱ অহা 17 এপ্ৰিলৰ পৰা 3 দিনীয়াকৈ পালন কৰা হ'ব। সুদীৰ্ঘ 25 বছৰৰ পাছত এইবেলি মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীৰ লোকসকলে ৰাজ্যখনৰ লুম্ফৈ গাঁৱত এই ছগ্ৰা উৎসৱৰ আয়োজন কৰিছে। জাগিৰোডৰ গুভা দেওৰজা দীপ সিং দেওৰজাৰ অনুমতি লৈ এই উৎসৱ পালন কৰিবলৈ লোৱা হৈছে। ছগ্ৰা উৎসৱৰ পাছতেই জুম খেতি আৰম্ভ কৰাৰ পৰম্পৰা চলি আহিছে। বিভিন্ন কাৰণত এই উৎসৱ পালন কৰাৰ পৰা বিৰত আছিল যদিও এইবেলি মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীয় লোকসকলে পুনৰ এই পৰম্পৰা পালন কৰিবলৈ ওলাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।